এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ, পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত ভোটদাতাৰ দীঘলীয়া শাৰী, ৰাজ্যৰ প্ৰথম পৰ্যায়ত 5টা সংসদীয় সমষ্টিত মুঠ 35গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয়, মুঠ 10,001টা কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অব্যাহত, তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্ৰতিদ্বন্দ্বিতা। ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। পুৱাৰে পৰা ভোটদাতাসকলে ভোটকেন্দ্ৰসমূহত শাৰী পাতি ভোটদানৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে। দেশৰ আন প্ৰান্তৰ লগতে অসমৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সংসদীয় সমষ্টিত আজি ভোটগ্ৰহণ কৰা হৈছে। সমষ্টিকেইটাত 86 লাখৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। সমষ্টিকেইটাত কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। এই পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ সাংসদ প্ৰদান বৰুৱা, তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। আজি বিয়লি 5 বজালৈ ভোটগ্ৰহণ কৰা হ'ব। কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাটৰ 10 নম্বৰ ৱাৰ্ডত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত, অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে তিনিচুকীয়া জিলাৰ লাইপুলি মধ্য ইংৰাজী বিদ্যালয়ত আৰু আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ডিব্ৰুগড়ৰ ডাইনিজান প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে ভোটদান কৰিছে। ইপিনে শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু তথা কংগ্ৰেছ প্ৰাৰ্থী ৰোজলিনা তিৰ্কিয়ে কাজিৰঙাত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নিৰ্বাচন বিভাগসমূহে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ, শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষাকৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গোলাঘাট জিলাত 1,059টা ভোটকেন্দ্ৰ আছে আৰু ইয়াত 2,000ৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে সকলোকে স্বতন্ত্ৰভাৱে আৰু শুদ্ধ বিবেচনাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। জিলাখনত এই নিৰ্বাচনত 9,85,000ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। একেদৰে চৰাইদেউ জিলাৰ 344টা ভোটকেন্দ্ৰৰ ভিতৰত 4টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা আৰু এটা বিশেষভাৱে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত হৈছে। অসম আৰক্ষীৰ সূত্ৰ প্ৰকাশ কৰা মতে অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 5,500ৰো অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। লগতে এই কেন্দ্ৰসমূহত সূক্ষ্ম পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া 14খন জিলাত নিৰাপত্তা বাহিনীৰ 106টা কোম্পানী নিয়োগ কৰা হৈছে। ইপিনে নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ চীল কৰি দিয়া হৈছে। এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কুটাঘাতমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশ আৰু ছিক্কিম বিধানসভাৰ একক পৰ্যায়ৰ ভোটগ্ৰহণো আৰম্ভ হৈছে। অসমৰ 5খন লোকসভা আসনৰ বাবে আজি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ 35গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আটাইকেইখন আসনতে ভাৰতীয় জনতা পাৰ্টী আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। এই দুই মিত্ৰজোঁটৰ লগতে আম আদমী পাৰ্টীয়ে 2খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰঞ্জিত দত্তই বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন বিধায়ক ৰোজলিনা তিৰ্কি, উদয় শংকৰ হাজৰিকা আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক ভাগ্যও এইটো পৰ্যায়তে নিৰ্ণয় হ'ব। ৰাজ্যখনত প্ৰথম পৰ্যায়ত 5টা সমষ্টিত অনুষ্ঠিত নিৰ্বাচনত 86 লাখৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। ভোটদাতাসকলৰ ভিতৰত মহিলা ভোটদাতাৰ সংখ্যা অধিক। এই পৰ্যায়ত 42,82,887জন পুৰুষ ভোটদাতাৰ বিপৰীতে 43,64,859গৰাকী মহিলা ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই সমষ্টিকেইটাৰ ভিতৰত নৱগঠিত কাজিৰঙা সমষ্টিত সৰ্বাধিক 20 লাখৰো অধিক ভোটদাতা আছে। আনহাতে লক্ষীমপুৰত এই পৰ্যায়ৰ সমষ্টিকেইটাৰ ভিতৰত আটাইতকৈ কম প্ৰায় 15 লাখ ভোটদাতা আছে। শোণিতপুৰ সমষ্টিত 16 লাখৰো অধিক, ডিব্ৰুগড়ত 16,59,000ৰো অধিক আৰু যোৰহাটত 17,18,000ৰো অধিক ভোটদাতা আছে। যোৰহাটত 29,462গৰাকী নতুন ভোটদাতাই এইবাৰ ভোটদানৰ সুবিধা লাভ কৰিছে। সমগ্ৰ দেশতে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত আছে। এই পৰ্যায়ত অসম, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু মেঘালয়কে ধৰি 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 102টা সমষ্টিক সামৰি লোৱা হৈছে। আজি 16,63,00,000 ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰ ভিতৰত 4,40,00,000 পুৰুষ, 8,23,00,000 মহিলা আৰু 11,000 তৃতীয় লিংগৰ ভোটাৰ আছে। ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কৰিমগঞ্জত দলৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ কৰিমগঞ্জত উন্নয়নৰ ধাৰা অটুট ৰাখিবলৈ সকলোকে প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ আহান জনায়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিভিন্ন স্থানত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। ৰাজ্যখনত তৃণমূল কংগ্ৰেছ, AIUDFকে ধৰি বিভিন্ন দলে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কোকৰাঝাৰ, ওদালগুৰি আৰু দুধনৈত 3খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ সংসদীয় সমষ্টিৰ NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত কোকৰাঝাৰ গ্ৰীণফিল্ডত আয়োজিত এখন নিৰ্বাচনী সভাত দিয়া ভাষণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে NDAৰ শাসনকালত অঞ্চলটোত দশক দশক জুৰি চলি থকা অশান্তিৰ পৰিৱেশৰ অন্ত পৰিছে বুলি মত প্ৰকাশ কৰে। শ্ৰীনাড্ডাই লগতে দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ ওদালগুৰিত আৰু গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতাৰ হৈ দুধনৈত প্ৰচাৰ চলায়। দুধনৈৰ ৰাজহুৱা খেলপথাৰত আয়োজিত বিজয় সংকল্প সমাৱেশ শীৰ্ষক নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ তেওঁ কয় যে বিজেপিয়ে সদায় বিকাশৰ ৰাজনীতি কৰি আহিছে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ আজি অন্তিম দিন। এই পৰ্যায়ত অহা 7 মে'ত 10খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 94খন সংসদীয় আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ৰাজ্যৰ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত এই পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন অহা 22 এপ্ৰিল। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। এই পৰ্যায়ত অহা 13 মে'ত দেশৰ 9খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। প্ৰাৰ্থীসকলে অহা 25 এপ্ৰিল পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন অহা 29 এপ্ৰিল। ইয়াৰ সমান্তৰালভাৱে 175জনীয়া অন্ধ্ৰপ্ৰদেশ বিধানসভা আৰু ওড়িশাৰ 28টা বিধানসভা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবেও অধিসূচনা জাৰি কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জনসাধাৰণক ভোটদান কৰিবলৈ আহান জনাইছে। দেশৰ ভৱিষ্যত গঢ়াত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোকে, বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ লাভ কৰা ভোটদাতাসকলক সবলীকৰণৰ এই ক্ষণৰ সদ্ব্যৱহাৰ কৰিবলৈ আহান জনাইছে। উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচন প্ৰক্ৰিয়াৰ পবিত্ৰতা ৰক্ষা কৰাত সচেষ্ট হবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে। ইভিএমৰ ভোটৰ সৈতে VVPATৰ শ্লিপ মিলাই চোৱাৰ বাবে দাখিল কৰা আবেদনৰ শুনানি লৈ সৰ্বোচ্চ ন্যায়ালয়খনে কালি আয়োগক এই নিৰ্দেশ দিয়ে। লোকসভা নিৰ্বাচনৰ বাবে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা শ্লোগান আৰু জিংগল প্ৰতিযোগিতাৰ বিজয়ীসকলক কালি বঁটা প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰত আয়োজিত অনুষ্ঠানত PIB গুৱাহাটী কাৰ্যালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেন নেমচু আৰু আকাশবাণী গুৱাহাটীৰ মুৰববী ৱালিউল্লাহ খানে প্ৰতিযোগীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষাণমাসিকৰ ছাত্ৰ ঋষিকেশ বড়োৱে প্ৰথম, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী সুকন্যা শৰ্মাই দ্বিতীয় আৰু কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ স্নাতক দ্বিতীয় ষাণমাসিকৰ ছাত্ৰী প্ৰাচুৰ্যা প্ৰেম গাৰ্গে তৃতীয় পুৰস্কাৰ লাভ কৰে। পুৰস্কাৰ বিজয়ীসকলক একোটা ৰেডিঅ'ৰ লগতে মানপত্ৰ আৰু উপহাৰৰ টোপোলা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটদাতাসকলক সজাগ কৰাৰ বাবে আয়োজিত এই প্ৰতিযোগিতা যুৱ ভোটদাতাসকলৰ বাবে মুকলি আছিল। ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। ৰাজ্যত নিৰ্বাচনী তৎপৰতাৰ মাজতে সাদিনীয়াকৈ পালন কৰা ৰঙালী বিহুৰ আজি শেষৰ দিনা চেৰা বা এৰা বিহু পালন কৰা হৈছে। পৰম্পৰা অনুসৰি চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জোৰ লোৱা হয়। এনেদৰে বিচনীৰে জোৰ ল'লে বছৰটোলৈ দেহা হাত পৰি থাকে বুলি বিশ্বাস কৰা হয়। ৰাজ্যে বাপতি সাহোন ৰঙালী বিহু পৰম্পৰাগতভাৱে পালন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হৈছে। এনে অনুষ্ঠানত জনপ্ৰিয় শিল্পীসকলে সংগীতানুষ্ঠানেৰে দৰ্শক শ্ৰোতাক আমোদ দিয়া পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ ভৈৰৱগঞ্জ নামঘৰত কালি গছ বিহু পালন কৰা হয়। অৰণ্য সুৰক্ষা সমিতি অসমৰ উদ্যোগত প্ৰতিবছৰে পালন কৰি অহা এই গছ বিহুৰ অনুষ্ঠানৰ অংশ হিচাপে গছপুলি ৰোপণ, সেউজ পত্ৰিকা উন্মোচন, নাম কীৰ্তন আৰু বিহুগীত পৰিৱেশনকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান হৰিচৰণ দাস আৰু স্থানীয় সমাজকৰ্মী ধ্ৰুৱৰঞ্জন চক্ৰৱৰ্তীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অৰ্থাৎ আজি, অহা 26 এপ্ৰিল আৰু 7 মে'ৰ দুপৰীয়া 1:20 আৰু সন্ধিয়া 7:20 বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটো আমাৰ ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু নিউজ অন এ আই আৰ এপতো শুনিবলৈ পোৱা যাব। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত আজি, অহা 26 এপ্ৰিল, 7, 13, 20 আৰু 25 মে'ৰ লগতে 1 জুনৰ নিশা 9:25 আঞ্চলিক বাতৰি নিশা 9:10 প্ৰচাৰ কৰা হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত পঞ্জাব কিংছক 9 ৰাণত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। মুম্বাইৰ হৈ সূৰ্যকুমাৰ যাদৱে 53টা বলত 78 ৰাণ কৰে। পঞ্জাব কিংছৰ হৰ্ষল পেটেলে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত পঞ্জাব কিংছে 19 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই 183 ৰাণহে কৰিবলৈ সমৰ্থ হয়। পঞ্জাব কিংছৰ আশুতোষ শৰ্মাই 28টা বলত 61 ৰাণৰ বৰঙণি আগবঢ়ায়। মুম্বাইৰ হৈ জসপ্ৰীত বুমৰাহ আৰু জেৰেল কোজিয়ে 3টাকৈ উইকেট দখল কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে দিশা শৰ্মাই।
আজি অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন বাতৰি কাকতে গুৰুত্ব সহকাৰে মুখ্য পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনিৰ 5 সমষ্টিত আজি 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ, লখিমপুৰ আৰু কাজিৰঙা লোকসভা সমষ্টিৰ 84,47,869 গৰাকী ভোটাৰে আজি ভাগ্য নিৰ্ণয় কৰিব শাসক বিৰোধী উভয় পক্ষৰ 35 গৰাকী প্ৰাৰ্থীৰ। দুধনৈ ৰৌতাত বিজেপি প্ৰাৰ্থীৰ হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰচাৰ সভাত কোৱা বৌলেণ্ডত বোমা বাৰুদৰ সলনি এতিয়া শান্তিৰ বাতাবৰণ, এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নৱশৰণীয়া সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দান, নৱশৰণীয়া জনজাতীয় লোক নহয়, এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পোষ্টেল বেলটৰ ফটো তুলি বিপদত 2 নিৰ্বাচনী বিষয়া, এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পাৰ্টিজ চাইলেণ্ট অন ইছ্যু কনচাৰ্ণিং ইউথ, এই বাতৰিটো দি আছাম ট্ৰিবিউনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সত্ৰাধিকাৰ্ছ এপিল টু অল টু পাৰ্টিচিপেট ফেষ্টিভেল অব ডেমক্ৰেচি শিৰোনামেৰে এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নগাঁৱৰ এখন প্ৰচাৰ সভাত মন্ত্ৰী পীয়ুষ হাজৰিকাই কোৱা সংখ্যালঘু ৰাইজক ইমান দিনে কংগ্ৰেছে প্ৰতাৰণা কৰি আহিছে, এই বাতৰিটো দৈনিক জনমভূমি কাকতে মুখ্য বাতৰিৰূপে স্থান দিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হ'ব বৰাকৰ মিনি সচিবালয়, ধুবুৰীত আজমল ৰকিবুলৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন, জাবেদ ইছলামৰ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন।
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত ভোটদাতাৰ দীঘলীয়া শাৰী। ৰাজ্যৰ প্ৰথম পৰ্যায়ত 5টা সংসদীয় সমষ্টিত মুঠ 35 গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয়। মুঠ 10,001 কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অব্যাহত। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্ৰতিদ্বন্দ্বিতা। আমাৰ পূৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।